Iya, Akahbani. বাতৰি সৈতে মই সংগীতা শৰ্মা। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমি কণ্ডাক্টৰ গোট স্থাপনত অনুমোদন জনাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছে যে ঘৰে ঘৰে ভোটদাতাৰ পৰীক্ষা কৰিবলৈ যোৱা বুথ পৰ্যায়ৰ বিষয়াসকলৰ বাবে সোনকালেই মানসম্পন্ন পৰিচয় পত্ৰ জাৰি কৰা হ'ব। ছত্তীশগড়ত যোৱা 21 দিন ধৰি চলোৱা মাওবাদী বিৰোধী অভিযানত 16 গৰাকী মহিলাসহ 31 জন মাওবাদী নিহত হৈছে। কেৰালাৰ কালিকট আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সীমা শুল্ক প্ৰাধিকাৰীয়ে যোৱা নিশা 34 কিলোগ্ৰাম হাইব্ৰিড ভাংসহ 3 গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ জিমনাষ্টিক্স প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমান বন্দৰৰ সমীপত এটা ছেমি কণ্ডাক্টৰ গোট স্থাপনত অনুমোদন জনাইছে। নতুন দিল্লীত আজি এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰত ছেমি কণ্ডাক্টৰ অভিযানৰ অধীনত HCL আৰু ফক্সকনে যুটীয়াভাৱে এই ছেমি কণ্ডাক্টৰ গোটটো স্থাপন কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোত প্ৰতিমাহে 20,000 ৱেফাৰ্ছ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ ডিজাইন আউটপুট ক্ষমতা হৈছে প্ৰতিমাহে 36 মিলিয়ন ইউনিট। জেৱৰত স্থাপন কৰিবলগীয়া এই নতুন গোটটোত 3,700 কোটি টকা বিনিয়োগ কৰা হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 5টা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যই ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু এই ষষ্ঠ গোটটোৰ জৰিয়তে ভাৰত কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ছেমি কণ্ডাক্টৰ উদ্যোগৰ যাত্ৰাত আৰু আগুৱাই যাব। তেওঁ কয় যে 270খন শৈক্ষিক প্ৰতিষ্ঠান আৰু 70টা ষ্টাৰ্টআপৰ ছাত্ৰ ছাত্ৰী তথা উদ্যোগীয়ে নতুন সামগ্ৰী বিকাশৰ অৰ্থে বিশ্বমানৰ শেহতীয়া আৰ্হি প্ৰযুক্তিৰে কাম কৰি আছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছে যে ঘৰে ঘৰে ভোটদাতাৰ পৰীক্ষা কৰিবলৈ যোৱা বুথ পৰ্যায়ৰ বিষয়াসকলৰ বাবে সোনকালেই মানসম্পন্ন পৰিচয় পত্ৰ জাৰি কৰা হ'ব। নতুন দিল্লী, বিহাৰ, হাৰিয়ানা আৰু দিল্লীৰ বুথ পৰ্যায়ৰ বিষয়া, তত্বাৱধায়ক আৰু নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলৰ দুদিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ উদ্বোধন কৰি শ্ৰীকুমাৰে এইদৰে কয়। তেওঁ কয় যে এই প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলে পাছত নিজ নিজ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য বুথ পৰ্যায়ৰ বিষয়াসকলক প্ৰশিক্ষণ দিব পাৰিব। এই প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ মুঠ 371গৰাকী নিৰ্বাচনী বিষয়াই অংশগ্ৰহণ কৰে। নিৰ্বাচনী কাম কাজসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশেষভাৱে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ছত্তীশগড়ৰ তেলেংগানা সীমান্তৱৰ্তী বিজাপুৰ জিলাৰ কাৰেংগুট্টা পাহাৰত যোৱা 21 দিন ধৰি চলোৱা মাওবাদী বিৰোধী অভিযানত 16 গৰাকী মহিলাসহ 31 জন মাওবাদী নিহত হৈছে। বিজাপুৰত অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম আৰু বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে কয় যে 21 এপ্ৰিলৰ পৰা চলিত মাহৰ 11 তাৰিখলৈ চলা এই অভিযানকালত মুঠ 21টা সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। SLR, অৰ্ধ স্বয়ংচালিত অস্ত্ৰ শস্ত্ৰ আৰু 450টা IED-সহ 35 বিধ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ এই অভিযানকালত জব্দ কৰা হয়। ইয়াৰ উপৰিও মাওবাদীয়ে লুকাই থাকিবৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন এলেকা আৰু 214টা বাংকাৰ ধবংস কৰাৰ লগতে 12,000 কিলোগ্ৰাম ৰেচন উদ্ধাৰ কৰা হয়। এই অভিযানত নিহত হোৱা মাওবাদীসকলৰ ভিতৰৰ 28জনক চিনাক্ত কৰা হৈছে। এই মাওবাদীসকলক ধৰাই দিব পাৰিলে তাৰ বিনিময়ত 1,72,00,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। CRPFৰ DG জিপি সিঙে প্ৰকাশ কৰা অনুসৰি 2026 চনৰ মাৰ্চৰ ভিতৰত মাওবাদীমুক্ত এখন দেশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰৰ সংকল্প পূৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীসমূহে ৰাজ্যিক আৰক্ষীৰ সহযোগত নিয়মীয়াভাৱে এনেধৰণৰ মাওবাদী বিৰোধী অভিযান চলাই আহিছে। ভিয়েটনামৰ ৰাজধানী হানৈত অৱস্থিত প্ৰসিদ্ধ কুৱানচু পেগডাত ভালেসংখ্যক ভক্তিপ্ৰাণ লোকে পবিত্ৰ বুদ্ধ স্মাৰকৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ভগৱান বুদ্ধৰ এই পবিত্ৰ স্মাৰকসমূহ ভাৰতৰ সাৰনাথৰ পৰা ভিয়েটনামৰ বুদ্ধ মন্দিৰত স্থাপন কৰা হৈছিল আৰু কালি ভাৰত আৰু ভিয়েটনামৰ ভিক্ষুসকলে পৰম্পৰাগত নিয়মীয়া নীতি নিয়ম আৰু প্ৰাৰ্থনাৰে সন্মান জনায়। বুদ্ধ মন্দিৰটোত এই স্মাৰকসমূহ অহা শুকুৰবাৰলৈ প্ৰদৰ্শন কৰা হ'ব। পবিত্ৰ স্মাৰকসমূহ ভিয়েটনামলৈ পঠোৱাৰ বাবে ভিয়েটনামৰ ৰাষ্ট্ৰপতি লুং কুঙে ভাৰতক প্ৰশংসা কৰে। এই ধৰণৰ কাৰ্যই ভাৰত আৰু ভিয়েটনামৰ মাজৰ আধ্যাম্মিক আৰু সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধিৰ এটা দলে যোৱা 2 মেত এই পবিত্ৰ স্মাৰকসমূহ ভিয়েটনামলৈ নিয়াৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল। এই স্মাৰকসমূহ অহা 21 মেলৈ ভিয়েটনামত থাকিব। ইয়াৰ পূৰ্বে স্মাৰকসমূহ হো চি মিন মহানগৰৰ তাহ টাম পেগোডাত আৰু টেইনি প্ৰদেশৰ বাডেন শৃংগত প্ৰদৰ্শন কৰা হৈছে। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে আজি ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গাৱাইক শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাৱাই কালি কাৰ্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খান্নাৰ স্থলাভিষিক্ত হৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লয়। কেৰালাৰ কাৰিপুৰৰ কালিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সীমা শুল্ক প্ৰাধিকাৰীয়ে যোৱা নিশা 34 কিলোগ্ৰাম হাইব্ৰিড ভাংসহ 3 গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। চেন্নাই, কইম্বাটুৰ আৰু ত্ৰিশুৰৰ এই মহিলাকেইগৰাকীয়ে থাইলেণ্ডৰ পৰা কুৱালালামপুৰ হৈ এয়াৰ এছিয়াৰ বিমানযোগে কালিকট বিমানবন্দৰত উপস্থিত হৈছিল। সীমা শুল্ক প্ৰাধিকাৰীয়ে লগতে এই মহিলাকেইগৰাকীৰ পৰা প্ৰায় 15 কিলোগ্ৰাম চকলেট, কেক আৰু ছিনথেটিক ড্ৰাগ মিহলি বিস্কুটো জব্দ কৰে। ইপিনে আন এটা ঘটনাত প্ৰায় 9 কোটি টকা মূল্যৰ 18 কেজি হাইব্ৰিড ভাং চোৰাং বেপাৰৰ বাবে লৈ অহা কন্নড়ৰ দুজন লোককো এই বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰা হয়। লোককেইজন আবুধাবিৰ পৰা এটিহাদ এয়াৰৱেজৰ বিমানেৰে কালিকট বিমানবন্দৰত উপস্থিত হৈছিল। বেলুচিস্তানৰ নুস্কি জিলাত আজি পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ বিভিন্ন অঞ্চলৰ 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অচিনাক্ত বন্দুকধাৰীয়ে শ্ৰমিককেইজনক ঠাইতে গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। শেহতীয়া এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বেলুচিস্তানৰ নিৰাপত্তা পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিছে। উল্লেখযোগ্য যে বেলুচিস্তানত পঞ্জাব প্ৰদেশৰ পৰা কাম কৰিবলৈ অহা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজি ছৌদি আৰবৰ ৰাজধানী ৰিয়াদত ছিৰিয়াৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি তথা প্ৰাক্তন ইছলামিক বিদ্ৰোহী গোটৰ নেতা আহমেদ আল ছাহাৰাক সাক্ষাৎ কৰে। ৰিয়াদত অনুষ্ঠিত গল্ফ সহযোগিতা পৰিষদৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ সন্মিলনত উপস্থিত থাকি ৰাষ্ট্ৰপতি ট্ৰাম্পে ছিৰিয়াৰ নেতাগৰাকীক আব্ৰাহাম চুক্তিত সংযুক্ত হ'বলৈ আহান জনায়। এই চুক্তি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত পশ্চিম এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ইজৰাইলৰ সম্পৰ্ক স্বাভাৱিক কৰি তোলাৰ বাবে গঠিত এখন চুক্তি। ট্ৰাম্পে এইবুলিও কয় যে ভৱিষ্যতলৈ আমেৰিকাই এই চুক্তিৰ অধীনত বহুকেইখন ৰাষ্ট্ৰক সংযুক্ত কৰিব। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লিবিটে কয় যে ৰাছিয়া, ইউক্ৰেইন আৰু গাজাত চলি থকা সংঘৰ্ষৰ বিষয়েও এই সন্মিলনত আলোচনা অনুষ্ঠিত হ'ব। ছৌদি আৰবৰ ৰাজকুমাৰ প্ৰিন্স মহম্মদ বিন ছলমানো এই বৈঠকত উপস্থিত আছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে সন্মিলনত অংশগ্ৰহণৰ বাবে কালি ছৌদি আৰবত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভ্ৰমণৰ প্ৰথম দিনাই দুয়োখন দেশৰ মাজত $142 বিলিয়ন প্ৰতিৰক্ষা সামগ্ৰী বিক্ৰীৰ চুক্তি স্বাক্ষৰিত হয়। ছোমালিয়াত হোৱা কৃত্ৰিম বানৰ ফলত কমেও 7 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 84,000ৰো অধিক লোকক স্থানান্তৰিত কৰা হৈছে। এপ্ৰিলৰ মাজভাগৰ পৰা দেশখনত হোৱা প্ৰবল বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মানৱতাৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ সমন্বয়কৰ কাৰ্যালয়ে কয় যে বানৰ ফলত দেশখনত হোৱা ক্ষতিৰ লগতে বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আহি পৰিছে। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কয় যে এই সন্দৰ্ভত ছোমালী চৰকাৰে এখন সমিতি গঠন কৰি দিছে। এই সমিতিখনত দেশখনৰ মন্ত্ৰীসকলৰ লগতে আঞ্চলিক বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে দেশখনৰ মুঠ জনসংখ্যাৰ 2/3 জীৱন ধাৰণৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ জনসাধাৰণে ইয়াৰ পূৰ্বেও খৰাং আৰু প্ৰবল বৰষুণৰ দৰে জলবায়ু সংক্ৰান্তীয় অনেক দুৰ্যোগৰ সন্মুখীন হৈছে। বিহাৰত চলি থকা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ জিমনাষ্টিক প্ৰতিযোগিতাসমূহ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হৈছে। পুৰুষৰ ফ্লৰ ফাইনেলত উত্তৰ প্ৰদেশৰ হৰ্ষিত দিয়ে সোণৰ পদক লাভ কৰিছে। কেৰালাৰ এছ ছাজে ৰূপৰ পদক আৰু তুলিন তিৱাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ ভল্টিং টেবুল ফাইনেলত তেলেংগানাৰ নিশিকা আগৰৱালে সোণৰ পদক লাভ কৰিছে। এই একে শিতানত মহাৰাষ্ট্ৰৰ অনুষ্কা পাটিলে ৰূপ আৰু একেটা দলৰে ছাৰা ৰাৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ আন ইভেণ্ট বাৰ্ছ ফাইনেলত অনুষ্কা পাটিলে সোণৰ পদক, দিল্লীৰ স্নেহা তৰৱালে ৰূপৰ আৰু নিশিকা আগৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ জেৱৰ বিমানবন্দৰৰ সমীপত এটা ছেমি কণ্ডাক্টৰ গোট স্থাপনত অনুমোদন জনাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছে যে ঘৰে ঘৰে ভোটদাতাৰ পৰীক্ষা কৰিবলৈ যোৱা বুথ পৰ্যায়ৰ বিষয়াসকলৰ বাবে সোনকালেই মানসম্পন্ন পৰিচয় পত্ৰ জাৰি কৰা হ'ব। ছত্তীশগড়ত যোৱা 21 দিন ধৰি চলোৱা মাওবাদী বিৰোধী অভিযানত 16 গৰাকী মহিলাসহ 31 জন মাওবাদী নিহত হৈছে। আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধীৰ ইণ্ডোৰ ষ্টেডিয়ামত আজি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ জিমনাষ্টিক্স প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।